حُرِّمَتْ عَلَيْكُمُ الْمَيْتَةُ وَالدَّمُ وَلَحْمُ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ وَالْمُنْخَنِقَةُ وَالْمَوْقُوذَةُ وَالْمُتَرَدِّيَةُ وَالنَّطِيحَةُ وَمَا أَكَلَ السَّبُعُ إِلَّا مَا ذَكَّيْتُمْ وَمَا ذُبِحَ عَلَى النُّصُبِ وَأَن تَسْتَقْسِمُوا بِالْأَزْلَامِ ذَلِكُمْ فِسْقٌ اليوم يئس الذين كفروا من دينكم فلا تخشوهم واخشون اليوم أكملت لكم دينكم وأتممت عليكم نعمتي ورضيت لكم الإسلام دينا فمن اضطر في مخمصة غير متجانف لإثم فإن الله غفور رحيم
তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু তেজ গাহৰিৰ মাংস আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু ডিঙি চেপি বধ কৰা জন্তু প্ৰহাৰ কৰি বধ কৰা জন্তু ওপৰৰ পৰা পৰি মৰা পশু অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু সিহঁতৰ পশুৱে ভক্ষণ কৰা জন্তু কিন্তু যিটোক তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয় তীৰ খেলৰ জোৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে এই সকলোবোৰ হৈছে মহাপাপ আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈ পৰিছে সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আজি মই তোমালোকৰ বাবে তোমালোকৰ দিনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ বাবে ইছলামক দিন হিচাপে মনোনীত কৰিলোঁ এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাবিত নহৈ কেৱল ভোকৰ তাৰণাত বাধ্য হৈ কিছু পৰিমাণে ভক্ষণ কৰে তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু